প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ সাদৰিছো প্ৰিয় শ্ৰোতা।
আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাক হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ চিনাকি লোকসকল, আমি ভাল পোৱা লোকসকল সদায় ভালে কুশলে থকাটো নিবিচাৰোনে বাৰু? ঈশ্বৰেও আমাক ভাল পায়, আমি ভালে কুশলে থকাটো বিচাৰে। সেইবাবেই তেওঁ আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰিছিল। আমিও আমাৰ শ্ৰোতাসকল ভালে কুশলে থকা বুলি জানিলে ভাল পাওঁ। তেওঁলোকৰ কুশল বাতৰি আমি শুনিব বিচাৰো আৰু সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আশা কৰো। আপুনি বাৰু আমালৈ চিঠি পত্ৰ লিখি থাকেনে? অনুগ্ৰহ কৰি আজিয়ে দুষাৰিমান লিখি পঠিয়াওকচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুক বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়মৰ পৰা ঈশ্বৰৰ বিৱৰণ নামৰ পুস্তক অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি ঈশ্বৰৰ বিৱৰণ নামৰ এই পুস্তকখনৰ সপ্তম অধ্যায়লৈকে চাইছিলো। আপুনি আমাৰ অনুষ্ঠান যদি নিয়মিতভাৱে শুনি আহিছে তেন্তে এই সকলো কথা আপোনাৰ নিশ্চয় মনত আছে। আমাৰ অনুষ্ঠান প্ৰথমবাৰৰ বাবে শুনা বা বহুদিনৰ মূৰত শুনা শ্ৰোতাসকলৰ সুবিধাৰ কাৰণে এতিয়ালৈকে পোৱা কথাখিনি অতি চমুকৈ এবাৰ কৈ ল'ব খুজিছো। পাৰস্যৰ ৰজা অহছবেৰুছৰ ৰাণী আছিল ইষ্টেৰ। ইষ্টেৰ জাতিত যিহুদী আছিল। মৰ্দখয় নামৰ লোক এজনৰ তেওঁ সম্বন্ধীয় ভনীয়েক আছিল। মৰ্দখয়ে ইষ্টেৰক সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিল কাৰণ ইষ্টেৰ মাওৰা আছিল। হামন আছিল ৰজাৰ অতি প্ৰিয়পাত্ৰ প্ৰধানমন্ত্ৰী। সকলো লোকে হামনৰ আগত আঁঠু ল'ব লাগিছিল, কিন্তু মৰ্দখয়ে আঁঠু নলৈছিল কাৰণ যিহুদী জাতিৰ লোকে ঈশ্বৰৰ বাহিৰে আন কাৰো ওচৰত আঁঠু নলয়। সেই কথা গম পাই হামনৰ খং উঠিছিল আৰু ৰাজ্যত থকা সকলোবোৰ যিহুদী মানুহকেই বধ কৰিবলৈ ৰজাৰ হতুৱাই ৰাজ আজ্ঞা জাৰি কৰোৱাইছিল। ইষ্টেৰ যিহুদী বুলি কিন্তু হামনে জনা নাছিল, ৰজায়ো নাজানিছিল। ইষ্টেৰে মৰ্দখয়ৰ পৰা কথাটো গম পাই ৰজাক জনাবলৈ মন কৰি ৰজাৰ ওচৰলৈ গৈছিল আৰু ৰজা আৰু হামনক ভোজলৈ মাতিছিল। সেই ভোজত ৰজাই ইষ্টেৰক কি লাগে বুলি সুধিছিল। ইষ্টেৰে ৰজা আৰু হামনক আকৌ এবাৰ ভোজ খাবলৈ আহিবলৈ অনুৰোধ কৰিছিল। ৰজা মান্তি হৈছিল। ৰংমনেৰে হামন ওলাই গৈছিল, কিন্তু তেওঁক দেখি মৰ্দখয়ে লৰচৰ নকৰা দেখি তেওঁৰ খং উঠিছিল। বন্ধুবৰ্গ আৰু ঘৈণীয়েকৰ কথামতে হামনে মৰ্দখয়ক বধ কৰিবলৈ এডাল 50 হাত দীঘল কাঠ যোগাৰ কৰিছিল আৰু মৰ্দখয়ক বধ কৰিবলৈ ৰাজ আজ্ঞা বিচাৰি ৰজাৰ ওচৰলৈ আহিছিল। সেইদিনা ৰজাৰ টোপনি নহাত তেওঁ ৰাজ্যৰ দৈনিক কাৰ্য বিৱৰণীখন পঢ়ি শুনাবলৈ কৈছিল। ইতিপূৰ্বে এবাৰ মৰ্দখয়ে ৰজাৰ প্ৰাণ ৰক্ষা কৰা, কিন্তু তেতিয়ালৈকে মৰ্দখয়ক কোনো পুৰস্কাৰ নিদিয়া কথাটো ৰজাই জানিব পাৰিছিল। তেনেতে হামন গৈ ওলাইছিল আৰু মৰ্দখয়ক ৰাজহুৱাভাৱে সন্মান প্ৰদৰ্শন কৰিবলৈ ৰজাই হামনক আদেশ দিছিল। অনিচ্ছা সত্বেও সেই কাম কৰি হামনে লাজে অপমানে ঘৰলৈ গৈছিল। তেনেতে ৰাণীৰ ভোজলৈ হামনক মাতিবলৈ মানুহ আহিছিল। সেই ভোজত ৰজাই ৰাণীৰ নিবেদন কি আকৌ সোধাত ৰাণীয়ে নিজকে যিহুদী বুলি চিনাকি দিছিল আৰু হামনে তেওঁলোক সকলোকে বধ কৰিব খোজা কথাটো কৈছিল। ৰজা বাহিৰ ওলাই গৈছিল আৰু ভয়তে হামনে ইষ্টেৰৰ আগত বাগৰি বাগৰি অনুনয় বিনয় কৰিব ধৰিছিল। তেনেতে ৰজা সোমাই আহি ৰাণী বহা আসনত হামনক তেনেকৈ পৰি থকা দেখি হামনে ৰাণীক দুৰ্ব্যৱহাৰ কৰা বুলি ভাবিলে আৰু খঙতে হামনক বন্দী কৰোৱাই মৰ্দখয়ক মাৰিবলৈ সাজু কৰি থোৱা সেই কাঠডালতেই হামনক ফাঁচি দি মাৰিলে। এতিয়া আমি ইষ্টাৰৰ পুস্তকৰ ৮ নম্বৰ অধ্যায়টো চাম। যদিও যিহুদী লোকক মাৰিব খোজা হামনৰ মৃত্যু হল, কিন্তু যিহুদী লোকৰ মৃত্যুৰ ভয় তেতিয়াও আঁতৰি যোৱা নাছিল, কাৰণ নিৰ্দিষ্ট দিন এটাত সকলোবোৰ যিহুদী লোকক বধ কৰিব লাগে বুলি ৰাজবাক্য ঘোষণা কৰা হৈ গৈছিল। সেই ৰাজবাক্য মানে আইন, সেই আইন পালন কৰিবই লাগিব। তেন্তে উপায়, এই অধ্যায়ত আমি সেই সমস্যাৰ সমাধান দেখিবলৈ পাম। আমি পাঠ কৰি দিম ইষ্টাৰৰ পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ। সেইদিনা অহজবেৰুছ ৰজাই ইষ্টাৰ ৰাণীক যিহুদীবিলাকৰ শত্ৰু হামনৰ ঘৰ বাৰী দিলে। পাছে মৰ্দখয় ৰজাৰ ওচৰলৈ আহিল, কিয়নো মৰ্দখয় নিজৰ কি সম্বন্ধ লাগে তাক ইষ্টাৰে জনাইছিল। তাতে ৰজাই হামনৰ পৰা লোৱা নিজ আঙুঠি সুলুকাই মৰ্দখয়ক দিলে আৰু ইষ্টাৰে হামনৰ ঘৰৰ ওপৰত মৰ্দখয়ক নিযুক্ত কৰিলে। পোন প্ৰথমবাৰৰ বাবে ইষ্টাৰে মৰ্দখয়নো তেওঁৰ কি হয় সেই কথা প্ৰকাশ কৰিলে। হামনৰ আগত আঁঠু ল'বলৈ অস্বীকাৰ কৰা সেই লোকজন তেওঁৰ তুলনীয়া পিতৃ বুলি তেওঁ ৰজাক জানিবলৈ দিলে। ইয়াত আমি এটা কথা দেখিবলৈ পালো যে ৰজাই তেওঁৰ হাতৰ আঙুঠিটো অতি মুকলিভাৱে ব্যৱহাৰ কৰিছিল। সেই আঙুঠিটোৰ অপব্যৱহাৰ হ'ব পাৰে বুলি তেওঁ বৰ বেছি চিন্তা নকৰিছিল, কিন্তু সেই আঙুঠিটো অতি শক্তিশালী আৰু গুৰুত্বপূৰ্ণ আঙুঠি আছিল, কাৰণ সেইটো ৰজাৰ মোহৰ আছিল। সেইটোৰে চাপ মাৰি দিয়া মানেই ৰাজ আজ্ঞা, কোনেও ভাঙিব নোৱাৰা আইন। ৰজাই আগতে হামনক সেই আঙুঠিটো দিছিল, এতিয়া সেইটো তেওঁ মৰ্দখয়ক দিছে। আঙুঠিটো এতিয়া ভাল মানুহৰ হাতত পৰিছে। ৩ নম্বৰ পদ। পাছে ইষ্টাৰে ৰজাৰ আগত পুনৰাই নিবেদন কৰিলে আৰু তেওঁৰ চৰণত পৰি ক্ৰন্দন কৰি অগাগিয়া হামনে কৰিব খোজা অমংগল যিহুদী লোকবিলাকৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁৰ আগত মিনতি কৰিলে। যিহুদী লোকসকল কিন্তু তেতিয়াও ৰক্ষা পৰা নাই, কাৰণ যিহুদী নিধনৰ কাৰণে জাৰি কৰা ৰাজ আজ্ঞা তেতিয়াও বলৱৎ হৈ আছে। ইষ্টাৰে ৰজাৰ আগত কান্দি কান্দি আকৌ নিবেদন কৰিলে যাতে যিহুদী লোকবোৰক হত্যা কৰা সেই কাৰ্যটো ঘটিবলৈ নাপায়, কিন্তু সেই ৰাজবাক্যটো সলাব নোৱাৰি, আনকি ৰজায়ো সেই বাক্য আৰু সলাব নোৱাৰে। কিন্তু ৰজাই আকৌ অনুগ্ৰহ দেখুৱাইছে, তেওঁ ইষ্টাৰলৈ সোণাময় ৰাজদণ্ডডালি আকৌ মেলি ধৰিছে। ৪ পৰা ৬ নম্বৰ পদ। তাতে ৰজাই ইষ্টাৰৰ ফাললৈ সোণাময় ৰাজদণ্ডডালি মেলাত ইষ্টাৰে উঠি ৰজাৰ আগত থিয় হৈ কলে, যদি মহাৰাজে ভাল দেখে আৰু মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছো আৰু এই কাৰ্য যদি মহাৰাজে উচিত বোধ কৰে আৰু মই যদি তেওঁৰ দৃষ্টিত তেওঁক সন্তোষ দিওঁতা হওঁ, তেন্তে মহাৰাজৰ আটাই প্ৰদেশত থকা যিহুদী লোকবিলাকক বিনষ্ট কৰিবৰ অৰ্থে অগাগিয়া হম্মদাথাৰ পুতেক হামুনে নিজ বুদ্ধিৰে সাজি লিখা পত্ৰবোৰ অন্যথা কৰিবলৈ লিখা হওক, কিয়নো মই মোৰ জাতিৰ অমংগল দেখি কেনেকৈ সহিব পাৰিম বা নিজ জ্ঞাতি কুটুম্বৰ বিনাশ দেখি কেনেকৈ সহন কৰিব পাৰিম। ইষ্টাৰে এই কথা বুজাই দিছে যে হামনক শাস্তি দিয়া হল ভাল কথা হল, কিন্তু তাৰ পৰা একো লাভ নহব যেতিয়ালৈকে যিহুদী লোকবিলাকক ৰক্ষা কৰিবলৈ ৰজাই কিবা এটা নকৰে। তেওঁলোকক উদ্ধাৰ কৰিবলৈ, মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ কিবা এটা কৰিবই লাগিব। ৭ নম্বৰ পদ। তেতিয়া অহজবেৰুছ ৰজাই ইষ্টাৰ ৰাণী আৰু যিহুদী মৰ্দখয়ক কলে, চোৱা, মই ইষ্টাৰক হামনৰ ঘৰ বাৰী দিলো আৰু হামনক হলে কাঠডালত অঁৰা হল, কিয়নো সি যিহুদীবিলাকৰ ওপৰত হাত দিছিল। এই কথা সঁচা যে ৰজাই হামনৰ ঘৰ বাৰী ইষ্টাৰ আৰু মৰ্দখয়ক দিছিল, হামনকো বধ কৰাইছিল, কিন্তু তেওঁ তেতিয়ালৈকে যিহুদী লোকবিলাকক বচাবলৈ একো কৰা নাছিল। হামনৰ মৃত্যুৰ আগতে যিহুদীবিলাকৰ যি অৱস্থা আছিল এতিয়ালৈকে সেই অৱস্থাই আছে, গতিকে কিবা এটা কৰিবই লাগিব। ৮ নম্বৰ পদ চাওক। এতিয়া তোমালোকে তোমালোকৰ ইচ্ছা অনুসাৰে ৰজাৰ নামেৰে যিহুদীবিলাকলৈ পত্ৰ লিখা আৰু ৰজাৰ আঙুঠিৰে তাত মোহৰ মাৰা, কিয়নো ৰজাৰ নামেৰে লিখা আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰা পত্ৰ কোনেও অন্যথা কৰিব নোৱাৰে। ৰজাই এতিয়া মৰ্দখয়ক ৰজাৰ আঙুঠি ব্যৱহাৰ কৰি ৰাজপত্ৰ লিখিবলৈ কৈছে। মৰ্দখয়ে পলম নকৰি কামত লাগি গল। ৯ নম্বৰ পদ। তেতিয়া তৃতীয় মাহৰ অৰ্থাৎ চিবন মাহৰ ২৩ দিনৰ দিনা ৰাজলিখকবিলাকক মতা হল আৰু মৰ্দখয়ৰ আটাই আজ্ঞাৰ দৰে যিহুদী লোকবিলাকলৈ আৰু হিন্দুস্থানৰ পৰা কোচ দেশলৈকে ১২৭ প্ৰদেশৰ মাজৰ প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে ৰাজ প্ৰতিনিধি, দেশাধ্যক্ষবিলাক আৰু প্ৰদেশবোৰৰ প্ৰধান লোকবিলাকলৈ আৰু যিহুদীবিলাকৰ আখৰ আৰু ভাষা অনুসাৰে তেওঁবিলাকলৈ পত্ৰ লিখা হল। অৰ্থাৎ এক নতুন আজ্ঞা লিখা হ'ল। আকৌ ৰাজলিখকবোৰক মতাই অনা হ'ল আৰু ৰাজ্যৰ সকলো প্ৰদেশলৈকে নিজ নিজ ভাষাৰে পত্ৰ লিখি পঠিয়াই দিয়া হ'ল। দহৰ পৰা বাৰ নম্বৰ পদ, তেওঁ অহছবেৰোছ ৰজাৰ নামেৰে লিখি ৰজাৰ আঙুঠিৰে মোহৰ মাৰি ভাল জাতৰ ঘুৰিৰ পেটত জগা ৰাজকাৰ্যত ব্যৱহাৰ কৰা বেগী ঘোঁৰাত উঠা ডাকৱালাবিলাকৰ দ্বাৰাই পত্ৰবোৰ পঠাই দিলে। অহছবেৰোছ ৰজাৰ সকলো প্ৰদেশত একেদিনাই অৰ্থাৎ অদৰ নামেৰে দ্বাদশ মাহৰ ত্ৰয়োদশ দিনা গোট খাই নিজ নিজ প্ৰাণ ৰক্ষা কৰিবৰ অৰ্থে থিয় হবলৈ আৰু যিকোনো জাতি কি প্ৰদেশৰ লোকে তেওঁবিলাকক আক্ৰমণ কৰিব সেই জাতিৰ আৰু প্ৰদেশৰ সকলো লোকবিলাকক ল'ৰা তিৰোতাইৰ সৈতে সংহাৰ বধ আৰু বিনষ্ট কৰিবলৈ আৰু সিহঁতৰ বস্তু লুট কৰিবলৈ সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা যিহুদী লোকবিলাকক অনুমতি দিলে। এইটো অতি মন কৰিবলগীয়া কথা নহয়নে বাৰু? আগতে জাৰি কৰা ৰাজ আজ্ঞাখন অলপো সলনি কৰা হোৱা নাই, কাৰণ এবাৰ জাৰি কৰা আইন উঠাই ল'ব নোৱাৰে, সেই আজ্ঞা বলবৎ থাকিল। অৰ্থাৎ দ্বাদশ মাহৰ ত্ৰয়োদশ দিনা যিহুদী লোকবিলাক বধ কৰিবলৈ দিয়া আগৰ ৰাজ আজ্ঞাটো বাহাল থাকিল, কিন্তু এই নতুন ৰাজ আজ্ঞাটোৱে পৰিস্থিতিটো সলনি কৰি দিলে। আগৰ আজ্ঞা বাহাল থাকিল, গতিকে মানুহবোৰে যিহুদী মানুহবোৰক সেই নিৰ্দিষ্ট দিনটোত বধ কৰিব পাৰিব, বধ কৰিলে একো দুখ নহ'ব। কিন্তু এই নতুন আজ্ঞাই যিহুদীসকলক আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা দিলে। তেওঁলোকক কোনোবাই মাৰিবলৈ আহিলে তেওঁলোকে ওলোটাই আক্ৰমণ কৰিব পাৰিব। এতিয়া এনেকুৱা হ'ল যে ৰজা আৰু ৰজাৰ সৈন্য বাহিনী যেন যিহুদী লোকবিলাকৰ ফলীয়া হ'ল। এই ৰাজ আজ্ঞাৰ কথা শুনি যিহুদী লোকবিলাক নিশ্চয় আনন্দত উৎফুল্লিত হ'ল। সেই ৰাজ আজ্ঞা বিভিন্ন ভাষাত লিখা হ'ল, কাৰণ ৰাজ্যখন অতি বিশাল আছিল। ভাৰতবৰ্ষৰ পৰা ইথিঅপিয়ালৈকে বিয়পা ৰাজ্য, বিভিন্ন প্ৰদেশত বিভিন্ন ভাষা চলিছিল, গতিকে বিভিন্ন প্ৰদেশৰ ভাষা অনুসাৰে ৰাজ আজ্ঞা লিখোৱা হ'ল। তাত ৰজাৰ আঙুঠিৰে মোহৰ মৰা হ'ল, সেই ৰাজ আজ্ঞা আইন হৈ পৰিল, কোনেও লংঘন কৰিব নোৱাৰা আইন। ৰাজ্যৰ এশ সাতাইশখন প্ৰদেশৰ সকলো ঠাইতে সেই আইন সমানে বলবৎ হ'ল। সেই সময়ত বিভিন্ন ধৰণৰ যাতায়াত ব্যৱহাৰ কৰা হৈছিল। ঘোঁৰা, উট, গাধ আদিৰ পিঠিত উঠি ডাকপালাবিলাকে সেই ৰাজ আজ্ঞাৰ নকল চাৰিওফালে কঢ়িয়াই লৈ গ'ল, একেবাৰে ভাৰতৰ সিন্ধু প্ৰদেশৰ পৰা আফ্ৰিকাৰ ইথিঅপিয়া পৰ্যন্ত, সৰু সুৰা সকলো ঠাইলৈকে। এই নতুন ৰাজ আজ্ঞাই যিহুদী লোকসকলক উদ্ধাৰৰ উপায় দিলে, পৰিত্ৰাণৰ উপায় দিলে, জীৱন লাভ কৰাৰ উপায় দিলে। তেওঁলোকে মাত্ৰ সেই কথা বিশ্বাস কৰিব লাগিব আৰু সেইমতে কাম কৰিব লাগিব, তাকে কৰিলেই তেওঁলোকে জীৱন লাভ কৰিব। ঈশ্বৰে মানৱ জাতিলৈ আগবঢ়োৱা পৰিত্ৰাণৰ ই এক সুন্দৰ ছবি। এই বিশেষ দৃষ্টান্তটো আজিকালি প্ৰায়ে আমি ব্যৱহাৰ নকৰোঁ, কিন্তু এইটো ঈশ্বৰে আমাক দিয়া এক উদাহৰণ। মানৱ জাতিয়ে নিশ্চিত মৃত্যুৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰে তাৰে সুন্দৰ উদাহৰণ। ইতিহাসৰ পাতত এনেকুৱা ঘটনাবোৰ ঈশ্বৰে এইকাৰণে লিপিবদ্ধ কৰোৱাইছে যাতে তাৰ পৰা আমি আধ্যাত্মিক জ্ঞান আহৰণ কৰিব পাৰোঁ। বাইবেলত লিখিছে, তেওঁবিলাকলৈ আৰ্হিস্বৰূপে এইবোৰ ঘটিছিল, আৰু শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে। প্ৰথম কৰিন্থিয়া দহ নম্বৰ অধ্যায়ৰ এঘাৰ নম্বৰ পদ। ঈশ্বৰে এক ৰাজ আজ্ঞা ইতিমধ্যে জাৰি কৰিছিল, ঠিক যিহুদী জাতিক বধ কৰিবলৈ ৰজাই জাৰি কৰা ৰাজ আজ্ঞাৰ নিচিনাকৈ। ঈশ্বৰৰ সেই ৰাজ আজ্ঞানো কি? যিহিস্কেল ওঠৰ নম্বৰ অধ্যায়ৰ চাৰি নম্বৰ পদ চাওক, ইয়াত লিখিছে, যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণী মৰিব। ইয়াত সকলো মানুহৰ কথাকে কোৱা হৈছে, জাতি বৰ্ণ নিৰ্বিশেষে সকলো ঠাইৰ সকলো মানুহেই ঈশ্বৰৰ এই আইনৰ অধীন, পাপ কৰিলে মৰিবই লাগিব। আকৌ ঈশ্বৰৰ বাক্যই এইবুলি ঘোষণা কৰিছে, কিয়নো সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল, ৰোমিয়া তিনি অধ্যায় তেইছ পদ। ঈশ্বৰৰ বাক্যত এইবুলিও লিখা আছে, কিয়নো আমি সকলোৱেই অসুচী লোকৰ সদৃশ হলো আৰু আমাৰ সকলো ধাৰ্মিকতা চোৱা হোৱা কাপোৰৰ দৰে হ'ল। আমি আটাইবিলাক পাতৰ নিচিনাকৈ জয় পৰিছো আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উৰুৱাই লৈ গৈছে। যিচয়া চৌষষ্ঠি নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদ। এৰা, এই কথা সকলো মানুহৰ কাৰণেই খাটে। সকলো মানুহেই ঈশ্বৰৰ দৃষ্টিত পাপী আৰু অধাৰ্মিক। আমাৰ শুদ্ধতা আৰু পবিত্ৰতাৰ ভিত্তিত ঈশ্বৰে আমাক উদ্ধাৰ কৰিব নোৱাৰে, কাৰণ আমি কোনোৱেই সম্পূৰ্ণ শুদ্ধ নহয়, সম্পূৰ্ণ পবিত্ৰও নহয়। আনহাতে আমাৰ অশুদ্ধতা আৰু অপবিত্ৰতাৰ ভিত্তিতো ঈশ্বৰে আমাক উদ্ধাৰ কৰিব নোৱাৰে, কাৰণ তেনে কৰা মানে ঈশ্বৰে নিজৰ মানদণ্ড তললৈ নমাই দিয়া হ'ব। গতিকে আমি সকলো মানুহেই হেৰাই থকা অৱস্থাত আছো, ই আমাৰ দুৰ্দশা। মানৱ জাতিৰ ই দুৰ্দশা, মানুহৰ পৰিয়ালৰ ই দুৰ্দশা। আমি কিন্তু আমাৰ সমস্যাবোৰৰ মূল কাৰণ আন কিবা বুলি ভাবিব খোজো, আমাৰ সমস্যাৰ কাৰণে আনক দোষী কৰিব খোজো, কিন্তু আমাৰ সমস্যাৰ মূল কাৰণ আমাৰ নিজৰ হৃদয়তেই লুকাই আছে। অন্তৰৰ পৰাই সকলোবোৰ কুকৰ্ম বাহিৰ হয়। জগতখন প্ৰদূষিত, কিন্তু কেৱল যে নদী নলা আকাশ বতাহ মাটি পানী প্ৰদূষিত এনে নহয়, আমাৰ হৃদয়খনো প্ৰদূষিত। ঈশ্বৰে বিচাৰ কৰিবই লাগিব, তেওঁ ন্যায় বিচাৰক, তেওঁ নিজে ঘোষণা কৰা আইন তেওঁ নিজেও মানি চলিব লাগিব। সেই আইনমতেই মানৱ জাতিৰ তেওঁ বিচাৰ কৰিব লাগিব। সেই আইনৰ চকুত সকলো মানুহ পাপী, আৰু পাপৰ বেচ হিচাপে মৃত্যুদণ্ড সকলো লোকৰ প্ৰাপ্য। সেই মৃত্যু হৈছে অনন্ত মৃত্যু, ঈশ্বৰৰ পৰা চিৰবিচ্ছেদ। মানুহৰ এই দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ মানুহক এজন ত্ৰাণকৰ্তা, এজন উদ্ধাৰকৰ্তা, এজন পৰিত্ৰাতা লাগে। বহুতো মানুহে এই কথাটো শুনিবলৈ ভাল নাপায়, বহুতে এই কথাটো আনক কবলৈ টান পায়, সংকোচ কৰে, কিন্তু এইটো আমি নিজে কোৱা কথা নহয়, ঈশ্বৰে ঘোষণা কৰা কথা। এয়া ঈশ্বৰৰ বাক্য, এই বাক্য এই আইন সলনি কৰিব নোৱাৰি। এই কথা ওলাই কৰা মানে অনন্ত মৃত্যুক সাৱটি লোৱা, চিৰদিনলৈ ঈশ্বৰৰ পৰা আঁতৰি যোৱাহে হ'ব। কিন্তু ঈশ্বৰক ধন্যবাদ, কাৰণ ঈশ্বৰৰ সিংহাসনৰ পৰা আন এখন ৰাজ আজ্ঞা জাৰি কৰা হৈছে। এই নতুন ৰাজ আজ্ঞাই আমাক কয়, ঈশ্বৰৰ সৈতে মিল হোৱা। ঈশ্বৰৰ সৈতে মিল হবলৈ আমি একো কৰিব লগা নাই, কাৰণ সেই মিলনৰ সেতু ঈশ্বৰে ইতিমধ্যে বান্ধি দিছে। আমি মাত্ৰ সেই সেতুৰে পাৰ হৈ ঈশ্বৰৰ গুৰিলৈহে যাব লাগে। যীশুখ্ৰীষ্টই সেই মিলনৰ সেতু, তেওঁই আমাৰ সকলোৰে পাপৰ শাস্তি বহন কৰি মৃত্যুবৰণ কৰিলে ক্ৰুচৰ ওপৰত। খ্ৰীষ্টই কৰি যোৱা সেই কাৰ্যত আমাৰ যোগ দিবলগীয়া একো নাই, আমি মাত্ৰ বিশ্বাসেৰে গ্ৰহণ কৰিব লাগে। ঈশ্বৰৰ অন্তৰ কোমল হবলৈ আমি আৰু একো কৰিব নালাগে, কাৰণ খ্ৰীষ্টই আমাৰ হৈ আমাৰ পাপৰ শাস্তি বহন কৰি ঈশ্বৰৰ অন্তৰ আমাৰ প্ৰতি কোমলাই ৰাখিছে। সেয়েহে আজি আমি ক'ব পাৰো, যদি ঈশ্বৰেই আমাৰ ফলীয়া, তেন্তে আমাৰ আৰু ভয় কিহৰ? প্ৰিয় শ্ৰোতা, ঈশ্বৰ এতিয়া আমাৰ ফলীয়া। ঈশ্বৰে নতুন আইন প্ৰণয়ন কৰি ঘোষণা কৰিছে, প্ৰভু যীশুত বিশ্বাস কৰা তেহে তুমি পৰিত্ৰাণ পাবা, পাচনি কৰ্ম 16:31। যদি আপুনি খ্ৰীষ্টত ভৰসা কৰে আপুনি পৰিত্ৰাণ পাব। অহছবেৰোছ ৰজায়ো যিহুদী লোকসকললৈ তেনেদৰে আজ্ঞা দিছিল, লোকবিলাকে সেই নতুন আজ্ঞা বিশ্বাস কৰি সেইমতে কাৰ্যমাথোন কৰিব লাগে, তাৰ দ্বাৰাই তেওঁলোকে নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিব। পাপী লোকসকলক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে উপায় উলিয়ালে। আমি নিজৰ ধাৰ্মিকতাৰে স্বৰ্গলৈ যাবৰ উপযুক্ত নহয় আৰু কেতিয়াও হ'ব নোৱাৰো, গতিকে ঈশ্বৰেই আমাক সেই যোগ্যতা দিব লাগিব। আমি মাত্ৰ ঈশ্বৰৰ ওচৰলৈ আহি সেই যোগ্যতা গ্ৰহণ কৰিব লাগিব, ধাৰ্মিকতাৰ সাজ গ্ৰহণ কৰি পিন্ধিব লাগিব। যীশুখ্ৰীষ্টই সেই ধাৰ্মিকতাৰ সাজ, যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে সেই ধাৰ্মিকতাৰ সাজ আমি লাভ কৰোঁ। খ্ৰীষ্টৰ ধাৰ্মিকতা আমাৰ ধাৰ্মিকতা হৈ পৰে, তাতকৈ অধিক ধাৰ্মিক আমি হ'ব নোৱাৰো, কাৰণ খ্ৰীষ্টই সম্পূৰ্ণ ধাৰ্মিক, সম্পূৰ্ণ পবিত্ৰ। গতিকে আমি খ্ৰীষ্টক গ্ৰহণ কৰাৰ দ্বাৰা নতুন জন্ম লাভ কৰিব লাগিব। যিহুদীবিলাকৰ এজন শাসনকৰ্তা নিকোদিমক যীশুৱে কৈছিল, তুমি নতুনকৈ জন্ম পাব লাগে। প্ৰথম পিতৰ 1:23 ঈশ্বৰে আমাক জনাইছে, কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয় অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। ঈশ্বৰৰ বাক্য শুনি খ্ৰীষ্টক গ্ৰহণ কৰাৰ দ্বাৰাই মানুহে পুনৰ জন্ম গ্ৰহণ কৰিব পাৰে। সেই নতুন জন্ম ঈশ্বৰে সকলোকে দিব বিচাৰে। সেই নতুন জন্ম গ্ৰহণ নকৰাকৈ কোনো স্বৰ্গলৈ যাব নোৱাৰে। সেই যিহুদী লোকবিলাকে এইটো বিশ্বাস কৰিব লাগিছিল যে এতিয়া ৰজা তেওঁলোকৰ পক্ষে। প্ৰিয় শ্ৰোতাক, ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু যীশুখ্ৰীষ্ট এতিয়া আমাৰ পক্ষে। সেই কথা বিশ্বাস কৰি খ্ৰীষ্টক আঁকোৱালি লওক। 13:14 আৰু যিহুদীবিলাকে যেন নিজৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ অৰ্থে সেই দিনৰ নিমিত্তে যুগুত হয়, তাৰ নিমিত্তে প্ৰত্যেক প্ৰদেশত হুকুম জাৰি কৰা আৰু সকলো জাতিৰ আগত প্ৰচাৰ কৰা হবলৈ সেই পত্ৰৰ নকল যুগুত কৰা হল। তাতে ৰাজকাৰ্যত ব্যৱহাৰ কৰা বেগী ঘোঁৰাত উঠা ডাকৱালাবিলাকে খৰকৈ যাবলৈ আৰু লৰালৰি কৰিবলৈ ৰজাৰ আজ্ঞা পাই ওলাই গল, আৰু সেই আজ্ঞা চুচন ৰাজকোঠত প্ৰকাশ কৰা হল। সেই আজ্ঞা বেগাই চাৰিওফালে পঠিয়াই দিয়া হল, যাতে বিপদৰ আগে আগে যিহুদী লোকবিলাক সাজু হ'ব পাৰে। আমিও আমাৰ ভৱিষ্যত বিপদ, অৰ্থাৎ আহিবলগীয়া শেষ বিচাৰৰ পৰা ৰক্ষা পাবলৈ খৰখেদা কৰি সময় থাকোতেই খ্ৰীষ্টক গ্ৰহণ কৰি সাজু হৈ থকা উচিত। 15 পাছে মৰ্দকয়ে নীল আৰু শুক্লবৰ্ণ ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কীৰ্তিমূৰত লৈ মিহি সন সূতাৰে আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ আগৰ পৰা বাহিৰলৈ গল, আৰু চুচন নগৰৰ লোকে জয়ধ্বনি কৰিলে আৰু তেওঁবিলাক অতিশয় আনন্দিত হল। এতিয়া মৰ্দকয় আনন্দিত লোক, ৰজাৰ নতুন আজ্ঞাই তেওঁক আনন্দিত কৰি তুলিলে। একেদৰে যীশুখ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰা লোকেও জীৱনত প্ৰকৃত আনন্দ, প্ৰকৃত শান্তি উপভোগ কৰিব পাৰে, কাৰণ ভৱিষ্যতৰ ভয় আৰু তেওঁৰ নাথাকে। ষোল্ল নম্বৰ পদ, আৰু যিহুদী লোকবিলাকৰ দীপ্তি, আনন্দ, আমোদ আৰু সন্মান হল ঈশ্বৰে আমালৈ দীপ্তি অৰ্থাৎ পোহৰ আগবঢ়ায়। যীশুৱেই জগতৰ পোহৰ বুলি বাইবেলে কয়। তেওঁ জগতৰ আমোদ, আনন্দ আৰু সন্মান। খ্ৰীষ্টক গ্ৰহণ কৰা প্ৰতিজন লোকৰ জীৱনলৈ এই দীপ্তি, আমোদ, আনন্দ আৰু প্ৰকৃত সন্মান নামি আহে। সেই সকলো ঈশ্বৰেই দিয়া দান। প্ৰিয় শ্ৰোতা, আপোনাৰ হৃদয়ত সেই আনন্দ, সেই শান্তি আছেনে বাৰু? যদি নাই, খ্ৰীষ্টলৈ আহক। সোতৰ নম্বৰ পদ, আৰু প্ৰত্যেক প্ৰদেশত ও প্ৰত্যেক নগৰত যিকোনো ঠাইত ৰজাৰ সেই আজ্ঞা আৰু বাক্য উপস্থিত হল, সেই সকলো ঠাইত যিহুদীবিলাকৰ আনন্দ আৰু আমোদৰ ভোজ আৰু মংগলৰ দিন হল। আৰু সেই দেশীয় জাতিবিলাকৰ অনেক মানুহ যিহুদী হল, কিয়নো সিহঁতে যিহুদী লোকৰ পৰা ভয় পাইছিল। দেখিলেনে, এতিয়া যিহুদী লোকবিলাকৰ ভয়তে আন জাতিৰ মানুহো যিহুদী হল। ঈশ্বৰে সহায় কৰিলে এনেকুৱাই হয়। সেই যিহুদী লোকবিলাকৰ জীৱনলৈ এক নাটকীয় পৰিৱৰ্তন আহিছিল। মৃত্যুৰ ভয় নোহোৱা হৈছিল, দুখ বেজাৰ আনন্দত পৰিণত হৈছিল। সেই একেই নাটকীয় পৰিৱৰ্তন আমাৰ জীৱনলৈ আহে যেতিয়া আমি খ্ৰীষ্টক আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰো। আমাৰ জীৱন হৈ পৰে আশীৰ্বাদেৰে উপচি পৰা নতুন জীৱন। সেই জীৱন বাৰু আপুনি লাভ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78001।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78001।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰো আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লোৱা গীতত কণ্ঠদান কৰিছে মুকুল বৰাই। গীতটো অনুৰোধ কৰিছে গোৱালপাৰা জিলাৰ শ্ৰোতা অশ্বিনী খাটলাৰীয়ে।
এই ভক্তি সুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে আমাৰ টেলিফোন 9954046275 নম্বৰত ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাব।
ও বুজ প্রাণর গোধুর পাপর অজন্মন্দর বন্দিত কালবার ফালে নই যেন বই গৈছে যিশু জানো পরিষ্কার আনে দেখা অবস্থা পশ্চিম গুপোট কুঠা পরিচয় জানো পরিষ্কার স্বরূপ লুকুয়া মুখা পিঁধুয়া নাটকর ভদ্র চরিত্র নায়ক খনায়ক সকলো নগ্ন যিশু হল যদৃশ বৃদ্ধ আত্ম পরিচয়ৰ বৃত্তি করা স্বীকৃতি আত্মপরিচয় বৃত্তি সদ্মভূষণ কৃতি যিশুতে করা স্বীকৃতি তেওঁহে পারিব পরাগ তুলিব তেওঁৰ তেজহে করে শুদ্ধ প্ৰকৃত জীৱনৰ হব আরম্ভ যিশু হজত ক্রুশ বিদ্ধ পবুজ প্রাণর গধুর পাপত অজান মন্দর বন্দিত কালবারি ফালে নই যেন বই গৈছে যিশু হজত ক্রুশ বিদ্ধ
যিশু। প্রিয় শ্রোতা, গীতটি শুনি কেনে পালে? গীতটির কথা আৰু সুৰত আপোনালৈ কিবা আশীৰ্বাদ আছিলনে? এই আশীৰ্বাদৰ বিষয়ে আমাৰ মোবাইল 9954046257 নম্বৰত SMS কৰি জনাবচোন। ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে গুণেশ মেধিয়ে। এই গীতটো অনুৰোধ কৰিছে চিৰাং জিলাৰ শ্ৰোতা বিপিন বসুমতাৰীয়ে।
শরণে নভজিল হরণ মই মহাপাপীরে, তোমার শরণে নভজিল হরণ মই মহাপাপীরে।
আমার ইমেল এড্রেসটো হৈছে assamese.ttb@radio882.com। আমার ওয়েবসাইট www.twr.in।
আপনি টেলিফোনের মাধ্যমে আমাক যোগাযোগ করব পারে। আমার টেলিফোন নম্বরটি হয়েছে
9954046275।
আমি প্রভু মানব জাতি পাপতে আসু দুবি প্রভু জ্ঞান বুদ্ধি আমাক কহে, ও হে প্রভু যিশু তোমার মহিমায় পার, তোমার শরণে নভজিল হরণ মই মহাপাপী রে, তোমার শরণে নভজিল হরণ মই মহাপাপী রে।
ফোন নম্বরটো আকৌ এবাৰ কৈছো
9954046275।
প্রিয় শ্রোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com তো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্রভু মহাপাপী পাপর সংসারত আছো তুমি, করা প্রভু আমাক উদ্ধার, ও হে প্রভু যিশু তোমার মহিমায় পার, তোমার শরণে নভজিল হরণ শরণে নভজিল হরণ মই মহাপাপীরে, তোমার শরণে নভজিল হরণ।